এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। হাকুকিও বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি আহি পৰা তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আহানৰ প্ৰতি সঁহাৰি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব। নিৰাপত্তা দিশটো বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰো, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং।
ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.70 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.68 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতি পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে অহা 25 মে'ৰ পৰা জীপ ছাফাৰী বন্ধ থাকিব। প্ৰতিকূল বতৰ আৰু উদ্যানৰ ভিতৰৰ ক্ষেত্ৰসমূহৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়াই কালি জাৰি কৰা জাননী অনুসৰি পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত অহা 25 মে'ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, অগৰাতলী, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল ক্ষেত্ৰ পৰ্যটকৰ বাবে বন্ধ থাকিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 বজাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশ ল'ব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত।